নমস্কাৰ, এয়া আকাশবাণী। সন্ধিয়া উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। সমগ্ৰ ৰাজ্যতে আজি পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। অসমবাসীৰ হিয়াৰামথু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাইছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু বিভিন্ন ৰঙীন বিজুলীবাতিৰে ৰাজ্যৰ চহৰ নগৰৰ বাসগৃহসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে। ইয়াৰ উপৰি বাসগৃহ আৰু প্ৰতিষ্ঠানসমূহৰ সন্মুখত কলগছ ৰোপণ কৰি মাটিৰ চাকি পোহৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীতো পৰম্পৰাগত ৰীতি নীতিৰে কালী পূজা আৰু দীপাৱলী পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দায়বদ্ধ মানসিকতাৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত তেওঁ কয় যে কালী পূজাই মানুহৰ মনৰ পৰা ভয় আৰু অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অন্তৰ্নিহিত শক্তিক জাগ্ৰত কৰাৰ পাঠ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমূহ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। পোহৰৰ এই উৎসৱে সকলোৰে জীৱন আলোকময় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কামনা কৰে। এইবাৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল সংগঠনে শব্দ বায়ু প্ৰদূষণবিহীন দীপাৱলী উদযাপন কৰাৰ আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিখন জিলাতে জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালী পূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কালী পূজা আৰু দীপাৱলী পালন কৰা হৈছে। জিলাখনৰ সাৰ্বজনীন কালীবাৰীৰ চৌহদত আজি নৱনিৰ্মিত কালী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। এই উপলক্ষে মন্দিৰ চৌহদৰ পৰা জলযাত্ৰা সমদল উলিওৱা হয়। ইয়াৰ পাছত মন্দিৰত জল অভিষেক, বিষ্ণু পূজা, ন কুমাৰী পূজা আদিকে ধৰি পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ পূব যোৰহাট মণ্ডলত আজি প্ৰাক্তন ছাত্ৰ নেতা, যুৱ নেতা, ৱাৰ্ড সদস্যকে ধৰি 50 জনৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। এই যোগদান কাৰ্যসূচীত স্থানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী তথা দলৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি অভিযান্ত্ৰিক বিদ্যালয়ৰ এটা ছাত্ৰীনিবাস উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ অধীনত নিৰ্মাণ কৰা এই ছাত্ৰীনিবাসটোৰ লগতে শিক্ষাৰ্থীৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি আন এটা নিবাস নিৰ্মাণৰো অনুমোদন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ ভেহপৰাৰ ধেমাজি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ এটা ছাত্ৰাবাসৰ শিলান্যাস কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে টাটা টেকনলজিৰ সহায়ত উদ্যোগ 4.0ৰ সৈতে সংযুক্ত হৈ দক্ষতাভিত্তিক পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰি ধেমাজিকে ধৰি আন ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰসমূহ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
প্ৰশিক্ষণসমূহৰ মানে পাঠ্যক্ৰম সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু তাৰ কাৰণে আমি নিউ এজ ছাবজেক্ট, নতুন যিবিলাক বিষয়, ৰবটিক্স, অটোমেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ইণ্টাৰনেট অফ থিংছ ইত্যাদি, ইয়াত যিখিনি টেকনিকেল কথা তাৰ কাৰণে এইখিনি ITI-ত সন্নিৱিষ্ট কৰাৰ কাৰণে টাটা টেকনলজিজৰ লগত আমাৰ এটা প্ৰকল্প চলি আছে। বিদ্যালয় শিক্ষা বিভাগৰ লগত টাটা নেলকোৰ এটা বুজাবুজি চুক্তি চহী হৈছে। আমি যাতে
বিশ্বনাথ জিলাৰ বগৰীগুৰিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আৰক্ষীয়ে এখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। অৰুণাচল প্ৰদেশৰ পৰা মণিপুৰলৈ সুৰাখিনি নিয়াৰ সময়তে বিশ্বনাথ আৰক্ষী আৰু কাৰ্বি আংলং আৰক্ষীয়ে এই যুটীয়া অভিযান চলায়। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 30 লাখ টকা হ'ব বুলি সদৰী কৰাৰ লগতে অধিক তথ্যৰ বাবে আৰক্ষীয়ে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক সোধা পোছা অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে অভিযান চলাই জুৱা খেলত অংশ লোৱা 6 জন লোকক আটক কৰাৰ লগতে নগদ ধন আৰু 6টা মোবাইল ফোন জব্দ কৰে। আটকাধীন লোককেইজন জ্যোতিপুৰ, কুশলনগৰ, খোৱাং কৰ্দৈগুৰি, মৰাণ পৰিবাণু পথ আৰু 2 নম্বৰ সোণোৱালী পথৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।